নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ। নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয়ত আলোচনা। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা যশস্বী সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি। আৰু সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰত বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাত ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অসমৰ বিকাশৰ যাত্ৰাত নিৰন্তৰ সমৰ্থন আগবঢ়াই অহাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। যোৱা নিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহিৰুহ দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বৰ্ষীয়ান সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীয়ুষ হাজৰিকাই শেষ কৃত্যথলীত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ আগেয়ে তেওঁ নশ্বৰ দেহ আজি পুৱাৰ ভাগত কৰ্মস্থল দি আছাম ট্ৰিবিউন চৌহদত ৰখা হয়। ইয়াতে গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্ৰদ্ধা তৰ্পণ কৰে। শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰী অজন্তা নেওগে এনেদৰে কয়।
আজিৰ দিনটো আমাৰ গোটেই ৰাজ্যখনৰ কাৰণে এটা অতি দুখৰ দিন। পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ঘটিছে। প্ৰথমে মই তেখেতক অতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো, পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আৰু তেখেতে সমাজ জীৱনলৈ নীৰৱভাৱে যিখিনি অৱদান আগবঢ়াই আহিছে, সেই যিখিনি ক্ষতি হ'ল তাক পূৰণ কৰিবৰ কাৰণে হয়তো অসমৰ বহু বছৰ লাগিব। বাতৰি কাকতৰ জৰিয়তে তেখেতে যিমানখিনি সেৱা আগবঢ়াই আহিছে আৰু আশা কৰিছো নতুন প্ৰজন্মই তেখেতৰ জীৱনৰ পৰা বহুখিনি শিকিব লগা আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱা চিৰস্মৰণীয় হৈ ৰ'ব। শ্ৰীমোদীয়ে লগতে অসমৰ প্ৰগতি তথা ৰাজ্যখনৰ সংস্কৃতি জনপ্ৰিয় কৰি তোলাৰ দিশত সাংবাদিকগৰাকীৰ একনিষ্ঠ সেৱাৰ কথা সোঁৱৰে। প্ৰধানমন্ত্ৰীয়ে বৰুৱাৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই 2018 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ জগতৰ অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈকে ধৰি বিভিন্নজনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব। আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। সেয়েহে কাইলৈৰ শুনানিৰ বাবে আদালতত 7 অভিযুক্তকে নিয়ম অনুসৰি হাজিৰ কৰাব লাগে। অসম আৰক্ষী অভিযুক্তকেইগৰাকীৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতত অভিযুক্তসকলক ভাৰ্চুৱেলি হাজিল কৰোৱাৰ সুবিধা দিয়াৰ বাবে আবেদনমূলক প্ৰাৰ্থনা জনাইছে। অৱশ্যে আদালতে এতিয়ালৈ আৰক্ষীৰ এই আবেদন মঞ্জুৰ কৰা নাই। একে সময়তে আৰক্ষীয়ে 7টা অভিযুক্তকে গুৱাহাটীলৈ আনিবলৈ সাজু হৈছে। তাৰ বাবে হাফলং আৰু বাক্সাৰ কাৰাগাৰলৈ বিশেষ বাহন প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে বাক্সাৰ নিকাশী কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গৰ লগতে পৰেশ বৰুৱা, পৰেশ বৈশ্য আৰু নৰেশ্বৰ বৈশ্যক ৰখা হৈছে। আনহাতে আন 2 অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত হাফলঙৰ কাৰাগাৰত আছে। আটাইকেইগৰাকী অভিযুক্তকে ইয়াৰ পূৰ্বে ভাৰ্চুৱেলি 4 আদালতত হাজিৰ কৰোৱা হৈছে। শ্ৰোতাসকলে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাডুংডুপা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে চলিত বছৰৰ আণ্ডাৰ দ্য চাল ট্ৰী নাট সমাৰোহ অনুষ্ঠিত হয়। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাডুংডুপা কলাকেন্দ্ৰৰ উদ্যোগত সম্পূৰ্ণ অভিনৱ শৈলীৰে প্ৰতিবছৰে শালগছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সমাৰোহ অনুষ্ঠিত হয়। কৃত্ৰিম দৃশ্যসজ্জা, আলোকসজ্জা, আধুনিক বাদ্যযন্ত্ৰৰ অবিহনে পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এই নাট সমাৰোহ অনুষ্ঠিত হয়। বিগত 16 বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত শ শ শালগছৰ মাজত এডোখৰ ভূমিক মঞ্চ ৰূপ দি দিনৰ ভাগত নাট মঞ্চস্থ কৰি অহা হৈছে। এই নাট সমাৰোহৰ জৰিয়তে থলুৱা লোকনৃত্য সংস্কৃতি ব্যতিক্ৰমী ৰূপে জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। সমাৰোহত আজি দিনৰ 10 বজাত ধনঞ্জয় ৰাভা পৰিচালিত ৰাভা ভাষাৰ নাট ৰঞ্জুমুখ মঞ্চস্থ কৰা হয়। দিনৰ 2:30 বজাত ছেমুৱেল বেকেটৰ মূল নাট ৱেটিং ফৰ গডো হিল্লল কুমাৰ পাঠকে কৰা অসমীয়া অভিযোজনা আৰু অংশুমান শইকীয়াৰ পৰিচালনাৰে এদিন তেওঁ আহিব নাটখন পৰিৱেশন কৰা হয়। বিয়লি 5:30 বজাত অনুপ হাজৰিকাৰ পৰিচালনাৰে ডেৰ ইঞ্চ ওপৰ নামৰ হিন্দী ভাষাৰ নাটখন মঞ্চস্থ কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিবছৰে এই ব্যতিক্ৰমী নাট সমাৰোহ উপভোগ কৰিবলৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয়। ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাক নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু কাশ্মীৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বেন যদৌজক এই নিৰ্বাচনৰ সহ তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেচন হলত আজি পৰিষদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত বিত্ত বিভাগৰ দায়িত্ব থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চলিত বিত্তীয় বৰ্ষৰ বাবে 100 কোটি টকাৰ পৰিপূৰক দাবী মঞ্জুৰি সদনত দাখিল কৰে। পাছত সদনে এই দাবী মঞ্জুৰিত অনুমোদন জনায়। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই 100 কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 26টা সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিবলৈ পৰিপূৰক বাজেট অনুমোদন জনোৱা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদনক জানিবলৈ দিয়ে। কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা 28 ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। 12 দিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত কেইবাহাজাৰো শিল্পীয়ে কোচ ৰাজবংশী জনগোষ্ঠীয় পৰম্পৰাগত গীত আৰু লোকনৃত্যৰ লগতে অন্যান্য নৃত্য গীত পৰিৱেশন কৰিব। ইয়াৰ বাবে মহোৎসৱস্থলীত মূল প্ৰশিক্ষকসকলে ভালেসংখ্যক যুৱক যুৱতী আৰু কিশোৰ কিশোৰী প্ৰশিক্ষণ প্ৰদান কৰি আছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী হাতীগাঁও অঞ্চলৰ ৰাইজে এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আজি পৰম্পৰাগতভাৱে খেতি চপোৱা উৎসৱ পালন কৰে। কৃষকসকলৰ পথাৰৰ ধান লগে ভাগে চপাই আজি এই উৎসৱ পালন কৰা হয়। ৰাইজে পৰম্পৰা ৰক্ষা কৰি বাদ্যযন্ত্ৰ বজাই খেতি চপোৱাৰ পাছত সমূহীয়া ভোজ ভাতৰ আয়োজন কৰে। বৰপেটা জিলাৰ হাউলিৰ সমীপৰ মৈৰামাৰাত আজি এজন লোকৰ পৰা 1,25,000 টকাৰ জাল নোট জব্দ কৰা হয়। আৰক্ষী আৰু হাউলিস্থিত SSB 64 নম্বৰ বেটেলিয়নৰ দলে অভিযান চলাই এখন ই ৰিক্সাৰ পৰা জাল নোটখিনি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। জিলাখনৰ মন্দিয়াৰ বাসিন্দা লোকজনে এই জাল নোটসমূহ হাউলিলৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষীৰ জেৰাত জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয়ত আলোচনা। গুৱাহাটী নৱগ্ৰহ শ্মশানত ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা যশস্বী সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি। আৰু সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।